এতিয়া প্ৰধান বাতৰিসমূহ হ'ল বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ দুদিন বাকী থকা অৱস্থাত শাসক বিৰোধী উভয় পক্ষৰ প্ৰচাৰ অভিযান তুংগত কংগ্ৰেছ নেতা ৰাহুল গান্ধী, জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান, নিৰ্বাচনত ব্যৱহাৰ হ'বলগীয়া ই ভি এমসমূহত প্ৰাৰ্থীসকলৰ নাম তথা প্ৰতীকচিহ্ন সন্নিৱিষ্টকৰণৰ কাম সম্পূৰ্ণ আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুখামুখি। এতিয়া শুনক বিতং বাতৰি। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ দুদিন বাকী থকা অৱস্থাত শাসক বিৰোধী উভয় পক্ষৰ প্ৰচাৰে ব্যাপক ৰূপ লৈছে। কংগ্ৰেছৰ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে আজি পুনৰ অসমলৈ আহিছে। শ্ৰীগান্ধীয়ে বিশ্বনাথৰ চি টি চি খেলপথাৰত আয়োজিত জনসমাৱেশত অংশ লৈ বিজেপিৰ তীব্ৰ সমালোচনা কৰে। তেওঁ শংকৰদেৱ জুবিন গাৰ্গে একতাৰ দোলেৰে বান্ধি ৰখা অসমীয়া সমাজখনত শাসকীয় দলে বিভেদ সৃষ্টি কৰিব বিচাৰিছে বুলি অভিযোগ তোলে। শ্ৰীগান্ধীয়ে অসমত কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলে ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ উপৰি 10 লাখ লোকক ভূমিপট্টা প্ৰদান তথা চাহ শ্ৰমিকক 450 টকাকৈ মজুৰি প্ৰদান কৰা হ'ব বুলি নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়ে।
जो यहाँ पे जमीन दी जा रही है ये 18,000 बीघा, ये 6,000 बीघा अदानी। भाइयों और बहनों, अदानी कोई साधारण कंपनी नहीं है, अदानी बीजेपी का फाइनेंशियल स्ट्रक्चर है। बीजेपी नरेंद्र मोदी हिंदुस्तान का धन, हिंदुस्तान का इंफ्रास्ट्रक्चर, हिंदुस्तान के एयरपोर्ट, हिंदुस्तान के पोर्ट, सोलर प्लांट, विंड पावर प्लांट सारे के सारे अदानी को दे रहा है। इस कंपनी का नाम अदानी है मगर सचमुच में इसका नाम मोदानी कंपनी है। ये मोदी और अदानी की दोनों की कंपनी है, ये चल रहा है।
জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি বোকাখাটত এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা মন্ত্ৰী অতুল বৰাৰ হৈ প্ৰচাৰ চলায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিগত সময়ছোৱাত অতুল বৰাৰ মন্ত্ৰিত্বকালত অসমৰ কৃষিখণ্ডৰ আমূল পৰিৱৰ্তন হোৱা বুলি উল্লেখ কৰে। তেওঁ লগতে এইবাৰৰ নিৰ্বাচনত অতুল বৰা অভিলেখ সংখ্যক ভোটত জয়ী হ'ব বুলি দাবী কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক প্ৰচাৰ অভিযানত সংগ দিয়ে। জ্যেষ্ঠ বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পশ্চিম গোৱালপাৰা, দুধনৈ, পলাশবাৰী আৰু বকু ছয়গাঁৱত প্ৰচাৰ চলাইছে। উৰিষ্যাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে আজি চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ প্ৰচাৰ সভাত অংশ লয়। চাহবাগিচা অঞ্চলত বিজেপিৰ ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে তেওঁ বৰহাট চাহবাগিচাত নিৰ্বাচনী প্ৰচাৰ চলায়।
आज मेरे को प्रचार करने के लिए स्टार कैंपेनर के नाते हमको आज आने का अवसर मिला। देखिए, हेमंत बिश्व शर्मा जी जो मुख्यमंत्री असम की है, वो बहुत ही विकास काम असम में बहुत दिए हैं और निश्चित रूप से वो भी उड़ीसा बार बार आए थे हमारा उड़ीसा में प्रचार करने के लिए और उड़ीसा में भी भाजपा को जिताने के लिए। कई सारी विधानसभा में प्रचार करते हुए हमको भी वो जिता के लाए हैं और आज उड़ीसा में भाजपा सरकार भी है। मैं निश्चित रूप से पिछले 6 महीने पहले वो गए थे और मैंने बोले थे निश्चित रूप से असम के जो निर्वाचन होगा उसी टाइम में मैं प्रचार करने के लिए जरूर जाऊंगा और आज हमको सुजग मिला आने के लिए। वहाँ 2 विधानसभा क्षेत्र में आज प्रचार कर रहे हैं हमने।
বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে পুনৰ অসমলৈ আহিব। তেওঁ মৰাণত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে ভৱানীপুৰ, হৰভোগ আৰু লামডিঙতো প্ৰচাৰ চলাব। দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাইলৈ আৰু পৰহিলৈ বৰাক উপত্যকাত নিৰ্বাচনী প্ৰচাৰ চলাব। কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে কাইলৈ অসমলৈ আহিব। পৰহিলৈ তেওঁ এখন সংবাদমেলত ভাগ ল'ব। কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও কাইলৈ ৰাজ্যখনত প্ৰচাৰ চলাব। ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে আজি চিৰাঙত দলীয় প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী আৰু কমল সিং নাৰ্জাৰীৰ সমৰ্থনত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। মণিপুৰৰ মুখ্যমন্ত্ৰী ৱাই খেমচান সিঙে কাছাৰ জিলাৰ উদ্ধাৰবন্দ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰাজদীপ গোৱালাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। ৰংপুৰত আজি এখন জনসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো উন্নয়নৰ ধাৰা অব্যাহত আছে বুলি উল্লেখ কৰে। লোকসভাৰ সাংসদ তথা অভিনেতা মনোজ তিৱাৰীয়ে কাছাৰৰ ঢলাই বিজেপি প্ৰাৰ্থী অমিয়কান্তি দাসৰ সমৰ্থনত ডাৰ্বি চাহবাগিচাত নিৰ্বাচনী সভাত ভাগ লয়।
বিকশিত অসমৰ বাবে সংকল্পবদ্ধ বিজেপি চৰকাৰ। প্ৰাক প্ৰাথমিকৰ পৰা স্নাতকোত্তৰলৈ বিদ্যাৰ্থীয়ে লাভ কৰিব বিনামূলীয়া শিক্ষা। শিক্ষাৰ্থীৰ ভৱিষ্যত সুৰক্ষিত কৰাটো বিজেপি চৰকাৰৰ প্ৰধান দায়িত্ব। ৰাইজৰ আকাংক্ষা বিজেপিৰ সংকল্প। পদুম ফুলৰ চিনত ভোট দি বিজেপিক জয়যুক্ত কৰোৱা হওক।
শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে জিলা প্ৰশাসনসমূহ সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈ উঠিছে। নিৰ্বাচনত ব্যৱহাৰ হ'বলগীয়া EVMসমূহত প্ৰাৰ্থীসকলৰ নাম তথা প্ৰতীকচিহ্ন সন্নিৱিষ্টকৰণ কাৰ্য ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত সফলতাৰে কৰা হৈছে। নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি সম্পূৰ্ণ স্বচ্ছতাৰে প্ৰাৰ্থী অথবা তেওঁলোকৰ অনুমতিপ্ৰাপ্ত প্ৰতিনিধিৰ উপস্থিতিত এই প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে। মুঠ 41,320টা বেলট ইউনিট, 43,975টা কণ্ট্ৰল ইউনিট আৰু 43,997টা VVPAT ইউনিটত প্ৰাৰ্থীসকলৰ নাম তথা প্ৰতীকচিহ্ন সন্নিৱিষ্ট কৰা হৈছে। ৰাজ্যৰ 31,490টা ভোটগ্ৰহণ কেন্দ্ৰত প্ৰয়োজন সাপেক্ষে ব্যৱহাৰৰ বাবে EVM সংৰক্ষণ কৰা হৈছে। দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ একমাত্ৰ বিধানসভা সমষ্টি মানকাছাৰৰ 402টা ভোটগ্ৰহণ কেন্দ্ৰত নিয়াৰিকৈ ভোটগ্ৰহণ সম্পন্ন কৰাৰ বাবে 488টা ভোটগ্ৰহণকাৰী দলক প্ৰশিক্ষণ দিয়া হৈছে। ইয়াৰ পূৰ্বে পলিং আৰু প্ৰিজাইডিং বিষয়াসকলকো প্ৰশিক্ষণ দিয়া হৈছিল। কাৰ্বি আংলং জিলাত নিৰ্বাচনী প্ৰক্ৰিয়াত নিয়োজিত বিষয়া কৰ্মচাৰীসকলে আজি ডাক বেলটযোগে ভোটদান কৰে। জিলাখনৰ নিৰ্বাচন বিষয়া তথা জিলা আয়ুক্ত আৰণ্যক শইকীয়াই ডিফুট ডাক বেলটযোগে ভোটদান কৰে। নিৰ্বাচনী জিলাখনত নিয়োজিত কৰ্মচাৰীসকলে কাইলৈ পৰ্যন্ত ডাক বেলটযোগে ভোটদান কৰিব পাৰিব। ডিব্ৰুগড় জিলাত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি সাধাৰণ পৰ্যবেক্ষক টি এন ভেংকটেশে চাবুৱাল আহোৱাল, ডিব্ৰুগড় আৰু খোৱাং বিধানসভা সমষ্টিত ৰিটাৰ্ণিং বিষয়া, সহকাৰী ৰিটাৰ্ণিং বিষয়া আৰু জোনেল আৰু ছেক্টৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত ভোটগ্ৰহণ প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনাৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সম্পৰ্কে আলোচনা কৰা হয়। তদুপৰি মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰসমূহত প্ৰয়োজনীয় সুবিধা প্ৰদান সন্দৰ্ভত আলোচনা কৰা হয়। বজালি জিলাত প্ৰশাসনে প্ৰতিগৰাকী ভোটদাতাক গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ সুবিধা প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে 85 বছৰ ঊৰ্ধৰ আৰু বিশেষভাৱে সক্ষম লোকসকলৰ বাবে বাসগৃহৰ পৰা ভোটদানৰ সুবিধা দিয়া হৈছে। শাসক বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰৰ মাজত ৰাজ্যৰ বিভিন্ন স্থানত ব্যাপক নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ ঘটনা সংঘটিত হৈছে। নিৰ্বাচন আয়োগৰ ওচৰত এই পৰ্যন্ত 150টা নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ পঞ্জীয়ন হৈছে। ইয়াৰ ভিতৰত বৰপেটা জিলাৰ সৰ্বাধিক 50টা নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ ঘটনা সংঘটিত হৈছে। এই ক্ষেত্ৰত নগাঁও দ্বিতীয় স্থানত আছে। জিলাখনত 42টা অভিযোগ পঞ্জীয়ন হৈছে। বঙাইগাঁও জিলাত 33টা নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ ঘটনা সংঘটিত হৈছে। গুৱাহাটীৰ বশিষ্ঠ আৰক্ষীয়ে আজি মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত লোকজনৰ পৰা আৰক্ষীয়ে 15টা চাবোনৰ বাকচত লুকুৱাই অনা 183 গ্ৰাম হেৰইন জব্দ কৰিছে। জব্দ কৰা হেৰইনখিনিৰ বজাৰ মূল্য আনুমানিক 1.5 কোটি টকা হ'ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক জয়ৰ বাবে 157 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। হায়দৰাবাদে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেটৰ বিনিময়ত 156 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ হেনৰিক ক্লাছেনে সৰ্বাধিক 62 আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে 56 ৰাণ কৰে। লক্ষ্ণৌৰ হৈ মহম্মদ শামী, আবেজ খান আৰু প্ৰিন্স যাদৱে 2টাকৈ উইকেট দখল কৰে। প্ৰতিযোগিতাত আজি বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত হ'বলগীয়া আন এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ দুদিন বাকী থকা অৱস্থাত শাসক বিৰোধী উভয় পক্ষৰ প্ৰচাৰ অভিযান তুংগত। কংগ্ৰেছ নেতা ৰাহুল গান্ধী, জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান, নিৰ্বাচনত ব্যৱহাৰ হ'বলগীয়া EVMসমূহত প্ৰাৰ্থীসকলৰ নাম তথা প্ৰতীকচিহ্ন সন্নিৱিষ্টকৰণৰ কাম সম্পূৰ্ণ আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক জয়ৰ বাবে 157 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল।